নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ ৰাজ্যত তিনিখনকৈ নিৰ্বাচনী সভা সম্বোধনৰ লগতে তিনিচুকীয়া পদযাত্ৰাত অংশগ্ৰহণ। নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণৰ উদ্দেশ্যে কংগ্ৰেছ তথা আম আদমী পাৰ্টীৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ অসম আগমন। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীৱতৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। বাপতি সাহোন ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে কাইলৈ অসমত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে একেদিনাই শোণিতপুৰ সমষ্টিত দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আন দুখনকৈ প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব। ইয়াৰ পিছত তেওঁ তিনিচুকীয়াত এটা পদযাত্ৰাতো অংশ ল'ব। ইপিনে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে আজিৰে পৰা অসমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কণ্ডিলনৰ হৈ প্ৰচাৰ চলাব। আজি পুৱা ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছত তেওঁ বিয়লিৰ ভাগত দুলীয়াজানত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰ চাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল'ব। আনহাতে পৰহিলৈ তেওঁ তেজপুৰত এটা ৰোড শ্বত অংশ ল'ব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জাগুং পঞ্চায়ত, লেখাপানী, কুমচাই পঞ্চায়ত, লিডু পঞ্চায়ত, কমাৰপট্টি পঞ্চায়ত, মাৰ্ঘেৰিটা বজাৰ আৰু চেগুনবাৰী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাব। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ, BTRৰ মুৰববী প্ৰমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ডিব্ৰুগড়ত কালি এটা ৰোড শ্বত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চৌকিডিঙি খেলপথাৰৰ পৰা ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে ৰোড শ্বত ভাগ লৈ থানা চাৰিআলিত উপস্থিত হয়। সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাহোলা পুবেৰুণ সংঘ খেলপথাৰ, কৰ্দৈগুৰি, হাতীজান, ৰাজগড়ালি, চাহবাগিচা খেলপথাৰ আদিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে মাকুম প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় আৰু পদযাত্ৰাত অংশ ল'ব। ইপিনে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই আজি ঢকুৱাখানা সমষ্টিৰ বাসুদেৱ নৰৱা সত্ৰ, গোবিন্দপুৰ চাৰিআলি, পশ্চিম ঢকুৱাখানা খেলপথাৰ আৰু ৰঙানদী সমষ্টিৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই আজি টেঙানি, খকনগুৰি, পশ্চিম নাওজান সমবায় সমিতি খেলপথাৰ, চুঙাজান বসন্ত উৎসৱ খেলপথাৰ আৰু 1 নম্বৰ সোণালী পথাৰ ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনত এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মুঠ 14খন আসনৰ 11খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে দুখনকৈ আসনক্ৰমে বৰপেটা আৰু ধুবুৰী আৰু UPPLয়ে কোকৰাঝাৰত প্ৰাৰ্থী নিক্ষেপ কৰিছে। এই 14টা লোকসভা সমষ্টিৰ বাবে অহা 19-26 এপ্ৰিল আৰু 7 মে'ত মুঠ 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমাগত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত মুঠ 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত মনোনয়ন দাখিল কৰা হৈছে। ইয়াৰে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশকে ধৰি 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন লোকসভা আসনৰ বাবে অহা 26 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ এটা অংশত প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত কেৰালাৰ 20টা সমষ্টি, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ সমষ্টি, মধ্যপ্ৰদেশৰ 7টা সমষ্টি, অসম আৰু বিহাৰৰ 5টাকৈ সমষ্টি, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্ৰক্ৰিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহত নিয়োজিত প্ৰিজাইডিং পলিং বিষয়াকে ধৰি নিৰ্বাচনী কামত জড়িতসকলৰ পোষ্টেল বেলটৰ ভোটদান প্ৰক্ৰিয়াও সুকলমে অনুষ্ঠিত হৈছে। সকলো জিলাতে এই প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম শ্ৰেণীৰ বাছনিপ্ৰাপ্ত লোকসকলক পোষ্টেল বেলট পেপাৰৰ জৰিয়তে ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়া আজিৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখযোগ্য যে শোণিতপুৰ সংসদীয় সমষ্টিত 2,900গৰাকী ভোটদাতাই বাসগৃহৰ পৰা ভোটদান কৰিব। অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰে 102 সেৱা আৰম্ভ কৰিব। টোল ফ্ৰী এই নম্বৰত ফোন কৰিলেই অসম আৰক্ষীৰ লোক ঘৰলৈ আহি অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিব। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সেৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে আৰক্ষীৰ 102 সেৱাৰ মুখ্য কাৰ্যালয় দেৰগাঁৱত কৰাৰ বাবে প্ৰস্তাৱ দিছে। দেৰগাঁৱৰ পৰা 102 সেৱা নিয়ন্ত্ৰণ কৰা হ'ব। এই সেৱা প্ৰৱৰ্তন হলে ৰাইজে এজাহাৰৰ বাবে থানালৈ যোৱাৰ প্ৰয়োজন নাথাকিব। এজন অচিসহ আৰক্ষীৰ দল সাজু থকা 102 সেৱাৰ গাড়ী আইন শৃংখলাজনিত কোনো লোকে ফোন কৰিলেই ঘৰত উপস্থিত হ'ব। তদুপৰি চুৰি ডকাইতি হলেও এই সেৱাত ফোন কৰিলে আৰক্ষী উপস্থিত হ'ব। দেৰগাঁৱত স্থাপন হ'বলগীয়া 102 সেৱাৰ কল চেণ্টাৰত 300-400 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। হেঁপাহৰ ৰঙালী বিহুলে মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালী ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালী কাদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অধীনৰ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলি 5-দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। চৰাইবাহী ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই কৰ্মশালাত প্ৰায় 5 শতাধিক বিহুৱা আৰু নাচনীয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰৰ দিখৌমুখ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগতো বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দি থকা হৈছে। 11গৰাকী বৰবিহুৱা আৰু বৰবিহুৱতী তত্বাৱধানত 20-দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত 200ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে। ইপিনে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাহাট সমষ্টিত বোকাহাটত আৰু গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত কালি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগায়। কৰ্মশালাখনত 300তকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানটোত 1,500তকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। একেদৰে টিহু হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী শাখাই আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাত কালি মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। ইফালে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চ বিহু উদযাপনৰ বাবে আয়োজক সমিতিসমূহে প্ৰস্তুতি চলাইছে। পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত 10-দিনীয়াকৈ বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। অহা 11 এপ্ৰিলত এই কৰ্মশালাৰ সামৰণি পৰিব। নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ কা কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পৰ্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ভাৰত চৰকাৰে যোৱা 11 মাৰ্চত জাৰি কৰা নিৰ্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা 20খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 237টা গোচৰ বিচাৰাধীন হৈ আছে।
আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শংকৰী সাহিত্যৰ পণ্ডিত অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত 40খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰাৰ উপৰি কেইবাখনো অভিধানৰ তেওঁ যুটীয়া সংকলক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা চলিহাই শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য, মাধৱদেৱ অধ্যয়নৰ ভূমিকা আদি উল্লেখযোগ্য গ্ৰন্থ প্ৰণয়ন কৰিছিল। 1961 চনৰ পৰা 1969 চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সংস্কৃত মহাভাৰতৰ অসমীয়া অনুবাদক ৰূপেও তেওঁ সেৱা আগবঢ়াইছিল। প্ৰাজ্ঞৰত্ন উপাধিৰে বিভূষিত চলিহাৰ মৃত্যুৰ সময়ত বয়স আছিল 89 বছৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানাই ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 ৰানত পৰাজিত কৰে। গুজৰাট টাইটানছে 164 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 130 ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ছাই সুদৰ্শনে 31 ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ যশ ঠাকুৰে 5টা উইকেট দখল কৰাৰ বিপৰীতে কৃণাল পাণ্ডিয়াই 3টা উইকেট লাভ কৰে। যশ ঠাকুৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৰ হৈ মাৰ্কাছ টইমিছে 58 ৰান কৰে। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 29 ৰানত পৰাস্ত কৰে। দিল্লীয়ে 235 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰানহে কৰিবলৈ সমৰ্থ হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে আপে কালি সামূহিক উপবাস কাৰ্যসূচী পালন কৰাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ডুমডুমাত পোষ্টেল ভোটদানত বিসংগতি সংঘটিত হোৱাৰ অভিযোগত তিনিচুকীয়া জিলা প্ৰশাসনে 3গৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ বাতৰিক অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এ পি এছ চিৰ নিযুক্তি কেলেংকাৰী তদন্ত চলাই থকা এছ আই টিয়ে 2013 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ 30গৰাকী পৰীক্ষা নিয়ন্ত্ৰকক আজি চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰাৰ বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিগত বৰ্ষৰ পৰা অসম চৰকাৰে ৰাজ্যৰ বিহু সমিতিসমূহৰ বাবে আৰম্ভ কৰা আঁচনিৰ অধীনত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে নিৰ্বাচন আয়োগৰ অনুমতি লাভৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ কাইলৈ অসমলৈ আহিবলগীয়া বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সুদীৰ্ঘ 54 বছৰৰ অন্তত আজি বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিবলগীয়া বিৰল সূৰ্যগ্ৰহণৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইউক্ৰেইনৰ সেনাই দেওবাৰে ড্ৰোনযোগে ৰাছিয়াৰ পৰমাণু প্ৰকল্পত আক্ৰমণ কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অনাগত বছৰবোৰত পূৰ্বানুমান অধিক উন্নত কৰাৰ উদ্দেশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণ ব্যৱহাৰ আৰম্ভ কৰা বুলি বিভাগটোৰ সঞ্চালক প্ৰধান ডঃ মৃত্যুঞ্জয় মহাপাত্ৰই উল্লেখ কৰাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আলফাৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ সেনা প্ৰধান পৰেশ বৰুৱাই সুনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজনৈতিক সমাধানৰ স্বাৰ্থত অৰ্থপূৰ্ণ আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ ৰাজ্যত 3খনকৈ নিৰ্বাচনী সভা সম্বোধনৰ লগতে তিনিচুকীয়াত পদযাত্ৰাত অংশগ্ৰহণ। নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণৰ উদ্দেশ্যে কংগ্ৰেছ তথা আম আদমী পাৰ্টীৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ অসম আগমন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।